যিচয়া 23 অধ্যায়। তুৰৰ বিষয়ে ঘোষণা। তুৰৰ বিষয়ে কৰা ঘোষণা, সেই টৰ্চিছৰ জাহাজবিলাক হাহাকাৰ কৰা, কিয়নো ঘৰ কি, সোমোৱা বাট একোৱেই নাই। কৃত্ৰিম দেশৰ পৰা তেওঁলোকলৈ ইয়াক প্ৰকাশ কৰা হ'ল। সেই দ্বীপ নিবাসীসকল, তোমালোক নিমাত হৈ থাকা। চিডুনিয়া বণিকসকল সমুদ্ৰ পাৰ হৈ আহি তোমাক যোগান ধৰিছিল। চিহুৰৰ উৎপন্ন দ্ৰব্য মহাজলত আছিল, নীল নদীৰ শস্য তাৰ আয় হৈছিল, আৰু সেয়ে দেশবাসীসকলৰ বজাৰ কৰা ঠাই আছিল। হে চিডুন, তুমি লজ্জিত হোৱা, কিয়নো সাগৰে কৈছে, সমুদ্ৰৰ দৃহ কোঠে কৈছে, মই প্ৰসৱ কৰা নাই, মই সন্তান জন্ম দিয়া নাই, মই ডেকাসকলক প্ৰতিপালন কৰা নাই, নাইবা যুৱতীসকলক ডাঙৰ দীঘল কৰা নাই। যেতিয়া বাৰ্তা মিছৰ দেশলৈ আহিব, তেতিয়া তেওঁলোক তুৰৰ বিষয়ে অতিশয় দুখিত হ'ব। তোমালোকে টচ্চিলৈ পাৰ হৈ যোৱা, সেই দ্বীপ নিবাসীসকল হাহাকাৰ কৰা। সেই উল্লাস কৰা নগৰ তোমাৰ সৈতে এইদৰে হ'লনে, যাৰ উৎপত্তি প্ৰাচীন কালৰ পৰা আছে, যাৰ বণিকসকল ৰাজপুত্ৰ, যাৰ বেপাৰীসকল পৃথিৱীৰ মান্যবন্ত লোক? সেই ৰাজমুকুট দিয়া তুৰ নগৰৰ বিৰুদ্ধে কোনে এই কল্পনা কৰিলে? বাহিনীসকলৰ জিহুৱাই তেওঁ অহংকাৰ অমৰ্যাদা কৰিবলৈ আৰু তেওঁৰ সকলো গৌৰৱ আৰু পৃথিৱীৰ মান্যবন্ত লোকক অপমানিত কৰিবলৈ পৰিকল্পনা কৰিছে। সেই টচ্চিছ জীয়াৰী নীল নদীৰ দৰে তোমালোক দেশত হাল বোৱা, তোমাৰত বহু দিনলৈকে বজাৰৰ ঠাই নাই। জিহুৱাই সমুদ্ৰৰ ওপৰত নিজৰ হাত মেলিলে, তেওঁ ৰাজ্যবোৰ জোকাৰিলে। জিহুৱাই কণানৰ বিষয়ে তাৰ দুৰ্গবোৰ বিনষ্ট কৰিবলৈ আজ্ঞা দিলে। তেওঁ ক'লে, চিডুনৰ নিৰ্যাতিতা কুমাৰী জীয়াৰী, তুমি আৰু উল্লাস নকৰিবা, উঠা কৃত্ৰিমলৈ পাৰ হৈ যোৱা, কিন্তু তাতো তুমি জিৰণি নাপাবা। কলদিয়াসকলৰ দেশ চোৱা, সেই লোকসকল আৰু নাই। অচুৰীয়া লোকে বনৰীয়া জন্তুৰ বাবে ইয়াক আৰণ্য নিৰূপণ কৰিলে। সিহঁতে আক্ৰমণ কৰিবৰ অৰ্থে ওখ দম স্থাপন কৰিলে। সিহঁতে তাৰ অট্টালিকাবোৰ ধ্বংস কৰিলে, সিহঁতে তাক ভগ্ন ৰাখি কৰিলে। সেই টচ্চিছৰ জাহাজবিলাক হাহাকাৰ কৰা, কিয়নো তোমালোকৰ আশ্ৰয় উচ্ছন্ন হ'ল। সেই সময়ত ৰজাৰ ৰাজত্বকাল দৰে তুৰ নগৰক 70 বছৰ পহৰা যাব। 70 বছৰৰ পাছত তুৰ নগৰৰ দশা বেইচাৰ গীতৰ দৰে হ'ব। হে বিস্মিতা বেইচা, বিনালৈ নগৰখন ফুৰা, তোমাৰ স্মৰণ ৰাখিবৰ বাবে মনোহৰ বাদ্য বজোৱা, অনেক গীত গোৱা। 70 বছৰৰ পাছত জিহুৱাই তুৰক সহায় কৰিব আৰু তেওঁ নিজৰ লাভজনক ব্যৱসায় পুনৰাই কৰিব আৰু ৰাজ্যৰ সকলোতে আৰু পৃথিৱীৰ সকলো ৰাজ্যৰ সৈতে বেইচা কৰ্ম কৰিব। তেওঁ উপাৰ্জন আৰু আয় জিহুৱাৰ উদ্দেশ্যে ৰখা হ'ব, সেয়ে ভঁৰালত গোটাই খোৱা বা হাঁচি ৰখা নহ'ব, কিয়নো তেওঁৰ উপাৰ্জন জিহুৱাৰ সন্মুখত বাস কৰাসকলৰ অৰ্থে যথেষ্ট পৰিমাণে খাবৰ বাবে আৰু সুন্দৰ বস্ত্ৰৰ বাবে ব্যৱহাৰ হ'ব।